ওই গাড়ি কিনলি?
হ্যালো,
এই গাড়ি কিনছা? সুজুকি নিলা? দেখছো মামি দেখুন তারা থিয় হয়ে আছে বা তোর হেরি খান এই আরো কিবা কিবি বনালি দেখুন তাতে।
কি
মই থাকা রুম তো দেখছো র, মই থাকা রুমের উপর দেখুন ডাঙর ডাঙর কিবা পাত লৈছি, আর এইখান তোর হেরি আর এপিনে কাখত জেওরা দিছা, আর এখন আর আর এটা দেখুন হেরি বনাইছা তাতে টিঙর চালি। এখান
টিঙর চালি মানে লেট্রিন ঘরত এডজাস্ট করে দিছো ঘরটোর লগত, এইফালে ভিতর দিয়ে হবো তারমানে বস্তুটো। টিঙর চালি লেট্রিন বাথরুম করে দিছো ঘরের লগত, রাতি হলে অলপ দিগদার হয়ে যায় কেতিয়াবা
কেইটা
সিলিন্ডাৰ?
হর্স পাওয়ার কিমান? আমার ঘর গাড়ি নতুন গাড়ি
লয়া,
নতুন গাড়ি আহে আমার ঘর থাকি যা মাটি বালে শুই যাবি।
মাটি বালে শুব নালাগে, ইমান ধুনীয়া ঘর আর মাটি বালে শুব লাগে না। আচ্ছা বাইদে ভালে আছে?
আছে তাই।
যাম দে এদিন,
আইবি কোনোবা
এদিন কে নাহা এদিন
মই যদি যাওঁ তাতে কবাত কাজিয়ালে যদি লাগি যায় হাতৰ পৰা যদি দা উঠি যায় দিগদাৰি হয় ন, সেইকাৰণে মই ওলাব, মই জানো মই বিৰাট খঙাল মানুহ নহয়, মই কবাত কবাত কোনোবাই কিবা কৰিব তাৰপিছত কব যে আপুনি টোল দিয়ক, তাৰপিছত মই কেচ পইচা দি দিম, তাৰপিছত কেচ পইচা দিলে কব নাই আমি কেচ নলওঁ, আপুনি এই কাৰ্ডহে দিব লাগিব, মোৰ হাততো কাৰ্ড নাই, গতিকে তেতিয়া আকৌ মোৰ হাতত দাখন যদি উঠি যায় তেতিয়া গণ্ডগোল হৈ যাব নহয়। আজিকালি কাৰ্ডতে পইচা লয় তাতে সেইবিলাকৰ কনফ্ৰণ্টেচনত যোৱাৰ মোৰ ইচ্ছা নাই, কনফ্ৰণ্টেচন ইচ্ছা নাই এই মই ইয়াক এইটো কি ইমৰান খানক মই এটা ফোন কলত তাক খুলি দিছো, সিহঁতে এইবিলাক কোনেওতো নাজানে নহয়, জানাই জানাই কিন্তু জানাই চাৰিটাই জানে, এইটো কি ঘটনা ঘটিল 48 ঘণ্টালৈকে তাক হেৰি ফোন কল গৈছে, তাৰ 6 ঘণ্টা 8 ঘণ্টাৰ ভিতৰতে তাৰ ৰিলিজ হৈ গৈছে, এতিয়া সিহঁতে উল্টা লাগি গৈছে, গতিকে চা মই সেইকাৰণে কনফ্ৰণ্টেচনত নাযাওঁ, কাৰো কাৰ লগত কাজিয়া কৰিব লগা নাই, সেইকাৰণে মই ৰুমটোৰ ভিতৰতে সোমাই থাকো,
কতো নাযাওঁ আজিকালি,
কতোৱেই নাযাওঁ, অকল তিনিআলিত যাওঁ মাংসখিনি আনো আৰু তোৰ এক সপ্তাহত 3 বটল মদ কিনি আনো তাৰে পৰা, আৰু অলপ অলপ খাওঁ ৰাতি ৰাতি, আৰু মায়ে ৰাতি নবনায় দিনত বনাই খোৱা, ৰাতি মই বনাই খাওঁ, আৰু দিনত তাই
দিয়ে
নোৱাৰে, এতিয়া 81 ইয়াৰ্ছ অল্ড এতিয়া বনাব নোৱাৰে, দে তোৰো এইটো সময় আহিব কিন্তু
সকলোৰে আহিব,
মই কৈছো নহয় আজি যে কৈছো তহঁতে চব ৰিচাইকল আত্মা, তহঁতে যে প্লাষ্টিক বেগ বিলাক যে ৰিচাইকেল কৰ, তহঁতৰ আত্মা কেইটা হয়তো ৰিচাইকেল, মই কিন্তু ৰিচাইকেল নহয়, মই এনে আহিছো ইয়াতে আৰু এপা মই কামটো কৰিম আৰু গুচি যাম, মই ৰিফাৰবিষ্ড আইফোন নহয়, মই ৰিফাৰবিষ্ড নহয়, মই একেবাৰে প্ৰিষ্টিন আহিছো ইয়াতে প্ৰিষ্টিন গুচি যাম, দে তই আইবি কেনা আইবি, ফোন কৰবি বা হেৰি কৰবি মেছেজ কৰবি যে আৰু দুদিন আগতে কবি, মই খাৱা চাৱা চব ৰেডি কৰি ৰাখিম,
বাৰু ঠিক আছে,
লৰা ছোৱালী কেইটা লৈ আহিবি গোটাই,
লৈ যাম
দে বৰ এইখন শুভেচ্ছা থাকিল, বৰ বঢ়িয়াকে ফূৰ্তি কৰ, এই যা হেৰি যা ভূটানৰ পিনে যা অলপ ডাঙৰ ড্ৰাইভ এটাত
যাম,
তই চলাও না গাড়ী,
এই মই অলপ অলপ পাৰো ভালকে নোৱাৰো,
লৰাটোৱে পাৰে,
সিও অলপ অলপ শিকি আছে, সিও নোৱাৰে নহয়,
যা যা অলপ শিকি লিকিপ না অটমেটিক,
এই হেৰি অটমেটিক,
অটমেটিক হলে আৰু চিন্তাই নাই, অটমেটিক হলে আৰু কি
অটমেটিক নহয়
গিয়াৰ গিয়াৰ থকা হলে অলপ প্ৰেক্টিচ কৰি লব লাগিব, এই পথাৰত যাই প্ৰেক্টিচ কৰি লবি পিছফালে,
মই পথাৰত মাৰি আছো মাজে মাজে,
যা হব দিয়া।
দে বাৰু ঠিক আছে
হব দে হব দে থ এলা অফ কৰ এইটো কি হলে দীপক মামা অফ